A very good morning, students. Now I am going to discuss the remaining part of the Aurobindo's theory of evolution. Tumalukor agor classot moi Aurobindo'r bibortan sutra to discuss kori asilu, alochona korisilu kichu porimane. Dutar etu sampurna hua nasil. Adike aji moi jekhini roi goise ei kothakini akol discuss koribo bisarisu. Ta ami agor classot etu kotha koisilu je Aurobindo'i যি বিবর্তনবাদৰ কথা কৈছে বা বিবর্তন সূত্ৰৰ কথা কৈছে ই সম্পূৰ্ণৰূপে দুমুখীয়া হৈছে টু ফল্ড দ্য ক্ৰিয়েচন ইটছেল্ফ ইজ এ টু ফল্ড এটা হৈছে ইউনিটিৰ পৰা মাল্টিপ্লিচিটি মাল্টিপ্লিচিটিৰ পৰা ইউনিটি তাৰমানে ইউনিটি টু মাল্টিপ্লিচিটি এণ্ড মাল্টিপ্লিচিটি টু ইউনিটি ইন দিছ কণ্টেক্সট ইজ শ্ৰী অৰবিন্দ স্পীকছ টু কাইণ্ডছ অফ হেমিস্ফিয়াৰ্ছ One is upper or higher hemisphere, other is lower hemisphere. It is the hemisphere word, the Assamese word is gulardha, jituk ami kobo paru. Ate ei khetrot teo dui dhoronor gulardhor kotha koise. Eta hoise uccho storor gulardha, upper ba higher, then pichoto ditiyo to hoise lower ba tolotiya jitu. Altogether, mane eight principles are there. ইন দিছ টু হেমিস্ফিয়াৰ এই দুইটা গোলাৰ্ধ মিলি আমি আঠটা প্ৰিন্সিপল পাওঁ আঠটা প্ৰিন্সিপল লৈ এই দুই গোলাৰ্ধ গঠিত আৰু সেইবিলাক হৈছে ফাৰ্ষ্ট অফ অল এক্সিষ্টেঞ্চ কনচিয়াছনেছ ফ'ৰ্চ ব্লিছ দেন ছুপাৰ মাইণ্ড দেন মাইণ্ড চাইকে লাইফ মেটাৰ এই এক্সিষ্টেঞ্চ কনচিয়াছনেছ ফ'ৰ্চ ব্লিছ এই তিনিটা কথা মই আমি সচ্চিদানন্দৰ কথা বা আল্টিমেট ৰিয়েলিটিৰ কথা আলোচনা কৰোঁতে আমি পাই আহিছোঁ নেক্সট হৈছে ছুপাৰ মাইণ্ড এগেইন মাইণ্ড চাইকে লাইফ মেটাৰ এতিয়া এক্সিষ্টেঞ্চ কনচিয়াছনেছ ফ'ৰ্চ ব্লিছ ছুপাৰ মাইণ্ড এই চাৰিটালৈ আপাৰ হেমিস্ফিয়াৰ মাইণ্ড চাইকে লাইফ মেটাৰ এই চাৰিটালৈ লোৱাৰ হেমিস্ফিয়াৰ কিন্তু এই ক্ষেত্ৰত এটা কথা মন কৰিবলগীয়া দিছ প্ৰিন্সিপলছ আৰ নট অপ'জিটছ এই প্ৰিন্সিপলবিলাক কিন্তু অপ'জিট নহয় দিজ আৰ চিম্পলি ষ্টেজেছ সিহঁতবিলাক একো একোটা ষ্টেজহে ফ্ৰম আপৱাৰ্ড টু লোৱাৰ ষ্টেজ এণ্ড লোৱাৰ ষ্টেজ টু আপৱাৰ্ড ষ্টেজ এই আপৱাৰ্ড যিখিনি প্ৰিন্সিপল আছে তেওঁলোকে লোৱাৰ ষ্টেজবিলাকক ইনক্লুড কৰি ৰাখে আৰু লোৱাৰ ষ্টেজৰ পৰা যিখিনি আছে তেওঁলোকে আপৱাৰ্ড যিখিনি প্ৰিন্সিপল আছে সেইখিনিত পাৰ্টিচিপেট কৰিবলৈ অহৰহ চেষ্টা কৰি থাকে যে ডাউনৱাৰ্ড মুভমেণ্ট হুইচ ইজ কল আনফল্ডিং যিটো আমি প্ৰসাৰিত হোৱা বুলি কওঁ এণ্ড আপৱাৰ্ড মুভমেণ্ট যিটো আমি এচেণ্ডিং বা ঊৰ্ধগমন বুলি ক'ব পাৰোঁ অৰবিন্দৰ ফিলচফিত আমি ডিভাইন বুলি বুজালে সিহঁতে সম্পূৰ্ণ বিশুদ্ধতা বা পিয়ৰিটিক বুজোঁ আৰু সেই ডিভাইন বা এবছলিউটে সদায় পৃথিৱীৰ বস্তুবিলাকলৈ ইচ এণ্ড এভৰিথিং লিভিং নন লিভিং যি এনেকুৱা সেই পৃথিৱীৰ বস্তুবিলাকলৈ ডিচেণ্ড কৰে মানে অৱনমিত হয় নামে আৰু সেই যিখিনি পৃথিৱীৰ লিভিং নন লিভিং বস্তুৰ সৃষ্টি হ'ল বা ক্ৰিয়েশ্যন হ'ল সেই বস্তুখিনি সদায় ষ্ট্ৰাইভ কৰে দে ষ্ট্ৰাগল টু গেট ইটছ অৰিজিনেল ষ্টেটাছ তেওঁলোকে যিটোৰ পৰা সৃষ্টি হৈছিলে সেই ষ্টেটাছটো পাবলৈ সেই আল্টিমেট ৰিয়েলিটিটো পাবলৈ সদায় ষ্ট্ৰাইভ কৰে ষ্ট্ৰাগল কৰি থাকে পৰিৱৰ্তন বিচাৰি থাকে আৰু সেই পৰিৱৰ্তন সদায় স্পিৰিচুৱেল গতিকে আমি এইটো এনেধৰণে ক'ব যে ওৱান কাইণ্ড অফ স্পিৰিচুৱেল ৰিজেনেৰেশ্যন আৰু ই এটা বৰ্ধন বা গ্ৰ'থ যিটোৰ বাবেই আচলতে আমি এই পৃথিৱীখন পাই আছোঁ আৰু এইখিনিতে আৰু এটা কথা মন কৰিবলগীয়া অৰবিন্দৰ ফিলচফিত আমি দেখিছোঁ যে যদিও এচেণ্ডিং আৰু ডিচেণ্ডিং ইভলিউশ্যন আৰু ইনভলিউশ্যন দুইটা প্ৰচেছৰ কথা কোৱা হৈছে ক্ৰিয়েশ্যনৰ ক্ষেত্ৰত বা সৃষ্টিৰ ক্ষেত্ৰত কিন্তু তথাপিও অৰবিন্দই এইটো কথা মানে স্পষ্ট কৰি দিছে যে অলৱেজ এচেণ্ড প্ৰিছাপ'জেছ ডিচেণ্ড নোহোৱাকৈ এচেণ্ড হ'ব নোৱাৰে ঠিক তেনেধৰণৰ কথা যদিও ক্লিয়াৰলি সেইধৰণে কৰা দুইটা প্ৰচেছৰে সমান মানে ৰোল আছে ক্ৰিয়েশ্যন প্ৰচেছটোত তথাপিও এচেণ্ড অলৱেজ প্ৰিছাপ'জেছ দিছে আনহাতে মই তোমালোকৰ আচলতে যিখিনি মূল মূল কথা সেইখিনিহে পইণ্ট আউট কৰি গৈছোঁ। নিজে যেতিয়া টেক্সট বুকখন পঢ়িবা বা হাতত এখন কিতাপ থাকিব, তোমালোকে এই কথাখিনি ডিটেইলছ পাবা আৰু তেতিয়া আৰু বেছি ক্লিয়াৰ হৈ যাব এবাৰ নিজে পঢ়াৰ পিছত। মই জাষ্ট উনুকিয়াই গৈছোঁ যাতে তোমালোকে কিতাপখন হাতত পৰিলে পঢ়ি যাওঁতে এই কথাবোৰ মনলৈ আহি থাকে আৰু কোনটোত বেছি ইম্পৰ্টেঞ্চ দিব লাগে বা কোনখিনি পইণ্টত আমি ফ'কাছ কৰিব লাগে সেই কথাখিনি চকুত পৰিব। নেক্সট কথাটো হৈছে কি, ইভলিউশ্যন প্ৰচেছটো হৈছে প্ৰগ্ৰেছিভ প্ৰচেছ, মানে প্ৰগতিবাদী, ধৰক আগলৈ আগলৈ গৈ থকা। সেইটো আগলৈ এনেকুৱা ধৰণৰ ডিভাইন বা অতীন্দ্ৰিয় বা ঐশ্বৰিক সত্তাটোৱেও নিজক আনফল্ড কৰাটো এইটো এটা আচলতে ওৱান কাইণ্ড অফ প্ৰগ্ৰেশ্যন। আৰু অৰবিন্দৰ দৰ্শনত ইভলিউশ্যনটো আচলতে এটা মিডল পাথ, মধ্যম পন্থা বিটুইন মেটেৰিয়েলিজিম এণ্ড আইডিয়েলিজিম। আইডিয়েলিজিমটো ধৰা মেটেৰিয়েলিজিমটো হৈছে জড়বাদ আৰু এইটো হৈছে ভাৱবাদ। ক্ৰিয়েশ্যন লৈ জড়বাদেও নিজা মত দিছে, ভাৱবাদেও নিজা মত দিছে, কিন্তু অৰবিন্দৰ যিটো ক্ৰিয়েশ্যন সম্পৰ্কীয় বা সৃষ্টি সম্পৰ্কীয় মতবাদ, সেইটো এই দুইটাৰ মাজতে অৰবিন্দৰ মতে কোনোটো থিয়ৰিয়ে, মেটেৰিয়েলিজিমে হওক বা আইডিয়লিজিমে হওক, কোনোটো ব্যাখ্যা আচলতে সম্পূৰ্ণ শুদ্ধ বা যথাৰ্থ নহয়। সেইকাৰণে তেওঁ নিজা ধৰণে যেতিয়া ইভলিউশ্যন বা বিৱৰ্তনৰ বা সৃষ্টিৰ যিটো মতবাদ আগবঢ়াইছিলে, সেইটো আচলতে স্পিৰিট আৰু মেটাৰ দুয়োটাকে সমানে গুৰুত্ব দি এটা সূত্ৰ আমাৰ সন্মুখত আগবঢ়াই দিছে, যিটো অৰবিন্দৰ কাৰণে এটা বা অৰবিন্দ আগবঢ়োৱা যিটো থিয়ৰী বা যিটো মতবাদ, সেইটো আচলতে কণ্টেম্পৰৰী ফিলচফিৰ কাৰণে এটা ইউনিক বা অদ্বিতীয় এটা মতবাদ হৈ পৰিছে। এইখিনি এটা কথা মনত পৰিছে যে ইভলিউশ্যন প্ৰচেছটোক অৰ্ণামেণ্টেলি উই কেন চে, মানে আলংকৰিকভাৱে যদি আমি ক'বলৈ যাওঁ, ইভলিউশ্যন ইজ দ্য হোম কামিং অফ দ্য স্পিৰিট। মানে স্পিৰিটটোৱে নিজকে ডিচেণ্ড কৰি জগতখন সৃষ্টি কৰিলে আৰু জগতখনৰ বস্তুবিলাকে অহৰহ সেই স্পিৰিচুৱেল ষ্টেটাছটো পাবলৈ চেষ্টা কৰি থাকে। সেই গোটেই প্ৰচেছটোৱেই হৈছে ক্ৰিয়েশ্যন। আৰু সেই হোম কামিং অফ দ্য স্পিৰিট, তাৰমানে সেই ডিচেণ্ড কৰা স্পিৰিটটোৱে নিজৰ জেগালৈ যাবলৈ যিটো বিচাৰি থাকে, সেইটোৱে আচলতে ইভলিউশ্যন। ইন দ্য প্ৰিভিয়াছ ক্লাছ আই অলছো ডিছকাছড দ্য কনচেপ্ট অফ লীলা, দ্য প্লে, আল্টিমেট স্পিৰিটটোৱে বা এবছলিউট বুলিয়ে যিটো কওঁ, পৰম সত্তাটোৱে ছেল্ফ এক্সপ্ৰেশ্যনৰ কাৰণে, টু এক্সপ্ৰেছ ইট ছেল্ফ, ছেল্ফ এক্সপ্ৰেশ্যন যি উপায়েৰে কৰে সেইটো, বা ছেল্ফ এক্সপ্ৰেশ্যন কৰিবলৈ যিটো ইচ্ছা কৰে, সেইটোৱে হৈছে লীলা। আৰু অৰবিন্দে সেই ক্ষেত্ৰত অকল এচেণ্ডিং আৰু ডিচেণ্ডিঙৰ কথা আলোচনা কৰি বা লীলা বা মায়াৰ কথা আলোচনী সামৰা নাই, যিটো আমি আগৰ ক্লাছত আলোচনা কৰি গৈছিলোঁ বা কৈছিলোঁ। তেওঁ যিটো ইচেণ্ডিং আৰু ডিচেণ্ডিং বিৱৰ্তনৰ যিটো সূত্ৰ, আৰোহণ আৰু অৱৰোহণৰ, সেইটোত এটা শব্দ জড়িত হৈ আছে, ইণ্টিগ্ৰেশ্যন। ইণ্টিগ্ৰেশ্যনটো হৈছে হায়াৰ আৰু লোৱাৰ, মানে উচ্চ আৰু নিম্ন, তাৰপিছত আৰোহণ আৰু অৱৰোহণ, মেটাৰ আৰু স্পিৰিট, এই দুই ধৰণৰ বা দুটা কেটেগৰীৰ, দুটা বিভাগৰখিনিৰ মাজত এটা ইণ্টিগ্ৰেশ্যন বা অখণ্ডতা। মেটাৰৰ পৰা ধৰা তাৰ হায়াৰ লেভেলৰ এটা ষ্টেজলৈ যাবলৈ তাৰ মাজত এটা অখণ্ডতা থাকিব লাগিব। হঠাৎ মেটাৰ ধৰা তাৰ স্পিৰিচুৱেল লেভেলৰ কিবা এটালৈ হঠাৎ গুচি যাব নোৱাৰে। গতিকে কথাটো এনেকুৱা ধৰণৰ, মেটাৰৰ পৰা ইভলিউশ্যনটো পচিবল, মেটাৰে তাতকৈ ওপৰৰ এটা অৱস্থালৈ বা প্ৰিন্সিপললৈ বিৱৰ্তন কৰিব পাৰে, আগবাঢ়িব পাৰে, আগুৱাই যাব পাৰে বা আৰোপ কৰিব পাৰে, যিহেতু অলৰেডি সেই লেভেলটো বা সেই প্ৰিন্সিপলটো বা একদম প্ৰিচাইছলি ক'বলৈ গ'লে স্পিৰিট, সেই স্পিৰিটটো অলৰেডি মেটাৰত আছে। গতিকে লোৱাৰ প্ৰিন্সিপলবিলাকে সদায় ওপৰলৈ যাব বিচাৰে, হায়াৰ লেভেললৈ যাব পাৰে, আৰু যিহেতু হায়াৰ লেভেললৈ যাব পাৰে বা বিচাৰে, কিয়নো হায়াৰ লেভেলৰ বা হায়াৰ হেমিস্ফিয়াৰৰ প্ৰিন্সিপলবিলাকে লোৱাৰ লেভেলৰ মাজত নিজকে প্ৰকাশিত কৰে। এতিয়া আমি দেখিছোঁ যে আঠটা প্ৰিন্সিপুলৰ কথা যে কৈছিলোঁ, সেই আঠটা প্ৰিন্সিপুল ধৰা আমি গম পাইছিলোঁ কি কি আছিলে, এক্সিষ্টেন্স, কনচিয়াছনেছ ফ'ৰ্চ, ব্লিছ, দেন ছুপাৰ মাইণ্ড, দেন মাইণ্ড, চাইকে, লাইফ, মেটাৰ। এতিয়া মেটাৰৰ পৰা যদি আমি তলৰ পৰা যদি আমি ষ্টাৰ্ট কৰোঁ, মেটাৰ, লাইফ, চাইকে, মাইণ্ড, সেইকেইটা হৈছে লোৱাৰ হেমিস্ফিয়াৰ, একেবাৰে তলত আছে মেটাৰ আৰু সেই হেমিস্ফিয়াৰটোৰ ওপৰত আছে মাইণ্ড। ঠিক তেনেকৈ আপাৰ হেমিস্ফিয়াৰ যদি আমি চাওঁ তেতিয়াহ'লে দেখিম যে একদম তলত আছে এক্সিষ্টেন্স, দেন কনচিয়াছনেছ ফ'ৰ্চ, দেন ব্লিছ, দেন ছুপাৰ মাইণ্ড। গতিকে এই দুটা হেমিস্ফিয়াৰ মাজত আমি যদি ৰিলেট কৰি চাওঁ, মাইণ্ড অলৱেজ ৰিলেটেড টু ছুপাৰ মাইণ্ড, চাইকে অলৱেজ ৰিলেটেড টু ব্লিছ, লাইফ অলৱেজ ৰিলেটেড টু কনচিয়াছনেছ ফ'ৰ্চ, এগেইন মেটাৰ ৰিলেটেড টু এক্সিষ্টেন্স। গতিকে লোৱাৰ লেভেলৰ বা লোৱাৰ হেমিস্ফিয়াৰ প্ৰিন্সিপুলবিলাক ছাবঅৰ্ডিনেট টু হায়াৰ লেভেল প্ৰিন্সিপুলছ, যেনেকৈ মাইণ্ডটো ছুপাৰ মাইণ্ডৰ ছাবঅৰ্ডিনেট হয়। গতিকে এই দুই ধৰণৰ বা দুইটা হেমিস্ফিয়াৰৰ প্ৰিন্সিপুলবিলাকৰ মাজত এটা থ্ৰেড আছে, তাৰপৰা সূত্ৰ এটা আছে, ইটো সিটোৰ পৰা বিচ্ছিন্ন নহয়। গতিকে মেটাৰটো যদি আমি ধৰি লওঁ যে ইভলিউশ্যনৰ ফাৰ্ষ্ট ষ্টেজ, তেনেহ'লে ইনভলিউশ্যনৰ ফালৰ পৰা যদি চাওঁ, আৰোহণৰ যদি ফাৰ্ষ্ট প্ৰিন্সিপুল হয়, তেনেহ'লে অৱৰোহণৰ সি হ'ব লাষ্ট প্ৰিন্সিপুল। গতিকে এজ এ প্ৰিন্সিপুল ৱাইজ বা উপাদান বুলিয়ে আমি ক'ব লাগিব, ৱাইজ ইনভলিউশ্যন আৰু ইভলিউশ্যনৰ গাঁথনিটো ঠিক তেনেকুৱাই। গতিকে আমি দেখিছোঁ যে এতিয়া অৰবিন্দৰ দৰ্শনত যদি আমি চামাৰাইজ কৰিবলৈ যাওঁ, টু ফল্ড ক্ৰিয়েশ্যনটো হৈছে টু ফল্ড, আৰোহণো আছে অৱৰোহণো আছে, ঠিক তেনেকৈ উচ্চ গোলাৰ্ধও আছে নিম্ন গোলাৰ্ধও আছে। উচ্চ গোলাৰ্ধটো চাৰিটা প্ৰিন্সিপুল বা চাৰিটা উপাদান, নিম্ন গোলাৰ্ধটো চাৰিটা উপাদান, নিম্ন গোলাৰ্ধ আৰু উচ্চ গোলাৰ্ধৰ মাজত কোনো বিৰোধিতা নাই, উচ্চ গোলাৰ্ধৰ এটা প্ৰিন্সিপুলত নিম্ন গোলাৰ্ধৰ এটা প্ৰিন্সিপুলে ৰিলেট কৰে, যেনেকৈ মাইণ্ড আৰু ছুপাৰ মাইণ্ড, ধৰা গতিকে মেটাৰ আৰু এক্সিষ্টেণ্ট, ঠিক তেনেকৈ গোটেই বস্তু ইভলিউশ্যন প্ৰচেছটো ঠিক এনেকুৱা যে স্পিৰিটে মেটাৰলৈ ডিচেণ্ড কৰিব আৰু মেটাৰে একে সময়তে স্পিৰিট পাবলৈ এচেণ্ড কৰি থাকিব। গতিকে সেই তাৰ মাজতেই আমি এই পৃথিৱীখন বা এই জীৱ জন্তু, লিভিং নন লিভিং সকলো বস্তুখিনি আমি পাইছোঁ এজ এ হোল, ইটছ এ ৱৰ্ল্ড, ক্ৰিয়েশ্যন মিনছ ৱৰ্ল্ড। গতিকে যদি অৰবিন্দৰ ইভলিউশ্যনৰ কথাখিনি আমি আলোচনা কৰিবলৈ যাওঁ, যেনে প্ৰিভিয়াছ ক্লাছত মই যিখিনি কথা ক'লোঁ আৰু এতিয়া মই যিখিনি কথা কৈছোঁ, এই গোটেইখিনি মিলিয়ে আচলতে দ্য কমপ্লিট ডিছকাশ্যন অৱ অৰবিন্দৰ থিয়ৰী অৱ ইভলিউশ্যন। ইয়াৰ পিছৰ ক্লাছত আমি সেই ইভলিউশ্যনৰ প্ৰচেছটো বা অৰবিন্দৰ ইভলিউশ্যন লৈ তেওঁ যিখিনি কথা কৈছে, সেইখিনি কিমানখিনি মানে পজিটিভ, কিমানখিনি নেগেটিভ, এনি ক্ৰিটিচিজিমছ আৰ দেয়াৰ, এনে ডেট মিনছ যিটো এপ্ৰাইজেল এটা আমি আলোচনা কৰিম বা গোটেই ইভলিউশ্যন কনচেপ্টটো লৈ আমি এটা ক্ৰিটিকেল এষ্টিমেশ্যন নেক্সট ক্লাছত আমি ডিছকাছ কৰিম। আজিলৈ ইমানেই, ঠিক আছে, থেংক ইউ।